Good evening. Ito Akashvani Kohima. Samlaga Khopur Puriyasim Kung Nongla. Pohila headlines. Kohima District Disaster Management Authority ba emergency meeting ra kekana Kohima nijide sitsu zepsa samnidi NH 2019 mati giri thakya lokodi samna koribole ase. Jammu Kohima Deputy Commissioner Poland John ba sapha election conduct koribole sapha electoral roll rakibole dorkar janai dise. Notun Deputy Commissioner Woka, Vinit Kumar ba District Bhal Kuri Dibo Karne, Head of Offices Lokote, Mil Milap Diboli Anarodh Kurisi, Aro Center ba UPSC Lokot Bureaucracy Di, Dusra Department Ekta ba Alag Department Laga Kam Di, Gusai Diboli Lokot Joria, Advertisement to Cancel Kuri Boli Koi Di Se. Itia, Pura Khobar. Kohima District Disaster Management Authority, DDMA ba, Ekta Emergency Meeting Do Ajira Kekana, National Highway 29, Sitsa Tolong Samnidi, Sitsa Zipsa Kohima Nijidi Mati Giriya Lokoti Samna Kuribuli Rakisi, Jontabra, Garikan Pulabuli Naparikina, Dorkar Kuala Supply Di Dukulai Di Ase, Meeting Somodi Committee, Ektadu Banaikina, Idu Mati Giriya Jagari Jagina Sabuli Ase, Committee Bra Assessment Panabuli Aro Mati Giriya Thakya Laka Kom Kuridi Buli Ekta Plan Draft Kurikina, Report to High Authorities Lokoti Jama Kuridi Buli Ase, Meeting Di Chair Kurikina, Kohima DC, Kumar Ramnikant ka janai disi ki SDO Civil Sitsa Zipsa Lokoti Village Authorities aro Contractor bra Mati Giriya laga upar jaga khandi jaigina inspection korise aro ekta report jama kori dise. Meeting bra traffic channelize kori boli aro bishido dorkar khwalwa tel aro dawi bukia trucks kan karoni zaruri hisab rakhi boli kotha korise. Idu lokot milagina team kan bra trucks phasi thakia lokoti visit korigina truckers laga sol dorkar kan team motop diboli propose korise. Meeting bra faisla banaigina sob concerned agencies lokoti dusra cholai thakia rasta kan thik sai rakhi boli bi janai dise. Jammu Kohima Deputy Commissioner Poland John Pra koisi ke ekta sapha election conduct koribole sapha electoral roll rakhibole dorkar ase tarpora koisi ke electoral roll de thik aro sahi jankari rakhikena election system du sapha kori dibole lage DCBRA Jammu Kohima Newland aro Mitsifima district nechide booth level officers BLOs karone special summary revision karone program ekdari Jammu Kohima DC office di juagali kotha korise John Pra koisi ke election management panai dibole BLO laga kamdo bishi dorkar ase. Tarpora koisi ke BLOs laga concepto Election Commission of India laga sobse kamyab initiative ekta introduce kori dise. Tarpora koisi Election Department ba instructions lokoti kisam kisam booklet ani diboli pare. Kintu grassroots level di instructions bhalba diyadu BLO laga kam ase. DC ba koisi ke BLOs kantu manukhan laga asol interface ase itu koni tai khan. Aki korigina manukhan lokoti motop diboli aro guide koribole lage. Taibra ghor ghor survey jaigina summary revision koriya laga dorkar janai dise aro sob BLOs lokoti sob ghor kandi jaigina nijor jurisdiction nijidi households laga asol status kantu janiboli onorodh korise. Notun Deputy Commissioner Woka Vinit Kumar ba district is sub head of offices logode moto par mil milap dekena district bhal nimiti kam koribole aji onurodh korise tarpora sub head of offices logode onurodh kori ahi thakya state level badminton tournament di moto diboli koise jonto October 2024 Woka di rakhibole ase DCBRA Woka district planning or development board DPDB monthly meeting di kotha korise jonti MLA YM Hamjoy ba chair korise Last meeting minus side jaigina DCBRA koise ke Woka Mirapani Rasta maintenance loko joriya kamdu taibra concern company lokot othai dibo. Akodi meeting somadi DPDP chairman YM Hamjoybra notun deputy commissioner lokodi swagat korise. Center ba Union Public Service Commission UPSC lokodi bureaucracy di ekta department ba dusra department ekta kamdi gosai dibole advertisement to cancel koribole koise. Olap akut samadi UPSC ba ekta advertisement di 45 joint secretaries, directors aro deputy secretaries kanto central ministries di appoint kuri diboli issue kurisi joint opposition party kan ba sawal uthaise. ইউনিভাৰ্চিটি ফৰ ডিপাৰ্টমেণ্ট অব পাৰ্চনেল এণ্ড ট্ৰেইনিং ডঃ জিতেন্দ্ৰ সিং ব্ৰা একতা চিঠিটো ইউ পি এছ চি চেয়াৰমেন প্ৰীতি চুদান লগতে লিখি কিনে কৈছে কি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ব্ৰা ডাঙৰ বিশ্বাস থাকিয়াটো কান্দি গুচাই দিয়াটো কনষ্টিটিউচনটো লিখি থাকিয়া ইকুইটি আৰু ছচিয়েল জাষ্টিছ লগা প্ৰিন্সিপলছ আৰু বিশেষ ৰিজাৰ্ভেশ্যন লগা প্ৰভিজন লগত মিলাই কিনে ৰাখি বুলি মানি আছে। ডঃ সিংহা কৈছে যে ছচিয়েল জাষ্টিছ দি কনষ্টিটিউচনেল মেণ্ডেটটো ৰাখিবলৈ দৰকাৰ আছে। এনেকুৱা হলে গৰীব আৰু দুখী কমিউনিটিজ লগা পাবলৈ হক থাকে কেণ্ডিডেটছ পৰা চৰকাৰ ছাৰ্ভিচেছ দি ঠিক মিলিয়া ৰিপ্ৰেজেণ্টেশ্যন পাবলৈ পাৰিব। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা তেওঁ লগা মন ভাৱনা কথা কান্দু দেশ আৰু বিদেশ দি থকা মানুহৰ লগত মন কী বাত কাৰ্যক্ৰম আকাশবাণী দি ইটো মহিনা 25 তাৰিখ কবলৈ আছে। মন্থলি ৰেডিঅ' কাৰ্যক্ৰম লগা ইটো 113 এপিচড হবলৈ আছে। মানুহৰ বা নিজ আইডিয়াছ আৰু ভাৱনা কথা কান্দু আহি থকা কাৰ্যক্ৰম কাৰণে টোল ফ্ৰী নম্বৰ 1800117800 দি জমা কৰি দিবলৈ পাৰিব। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বাইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। চেয়াৰমেন কমিটি অন পাব্লিক আণ্ডাৰটেকিংছ নাগালেণ্ড লেজিছলেটিভ এছেম্বলি এমকং এল এম চেনব্ৰা একটা অৰেল ইভিডেন্স মিটিংটো আলাগ আলাগ ডিপাৰ্টমেণ্টেল ৰিপ্ৰেজেণ্টেটিভছ লগতে 22 তাৰিখ কমিটি ৰুম নাগালেণ্ড লেজিছলেটিভ এছেম্বলি দি ৰাখিবলৈ মাতিছে। মিটিং ৰাখিয়াটো চাল 2021-2022 কাৰণে চি এন এ জি ৰিপৰ্ট অব ইণ্ডিয়া লগা এক্সামিনেশ্যন কৰিবলৈ আছে। মিটিং দি ডিপাৰ্টমেণ্ট ৰিপ্ৰেজেণ্টেটিভছ এন এইচ টি ডি চি এন আই ডি চি এন এইচ এইচ ডি চি খাণ্ডো ডিপাৰ্টমেণ্ট অব ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ নিচিডি এন এছ এম ডি চি এইটোতো ডিপাৰ্টমেণ্ট অব জিঅলজি এণ্ড মাইনিং নিচিডি এন ই আৰ চিটো পাৱাৰ ডিপাৰ্টমেণ্ট নিচিডি আৰু কে এছ চি ডি এলটো ডিপাৰ্টমেণ্ট অব মিউনিচিপেল এফেয়াৰ্ছ নিচিডি থাকিয়াৰ পৰা যোগ ল'বলৈ আছে। মিটিং সময়তে ডিপাৰ্টমেণ্টছ বা কমিটীৰ লগতে এভিডেন্স দিয়া ছাপৰ্টিং ডকুমেণ্টছখন প্ৰেজেণ্ট কৰিবলৈ আছে। এডিশ্যনেল ডেপুটি কমিশনাৰ পেৰেণ্ট জাপেট ৱোজ পৰা একটা নটিফিকেশ্যন দি কৈছে যে পেৰেণ্ট টাউনতে কোটা কামৰীয়া কেচেছ বেছি থাকি আছে আৰু ৰেপিছ পৰা মৰিয়াটো 100% আছে। এইটো কাৰণে বাচাপ ৰাখিবলৈ নিমিত্তে পেৰেণ্ট টাউন কাউন্সিল পৰা ভেটেনাৰী ডিপাৰ্টমেণ্ট লগতে মিলাই কিনে এণ্টি ৰেপিছ ভেকচিনেশ্যন ড্ৰাইভটো পেৰেণ্ট লগা আলাগ আলাগ ৱাৰ্ডছ দি অগষ্ট 22 আৰু 24 তাৰিখ জৰ্গা কৰি আছে। এডিচি বা টাউনতে চব কোটা মালিকৰ লগত নিজৰ কোটাখন ভেকচিন আছান ব্ৰা আৰু বাচাপ ৰাখি কিনা দিবলৈ নিমিত্তে বান্ধি কিনা আনি বুলি জনাই দিছে। টুৱেনচাং ডেপুটি কমিশনাৰ লি থ্ৰংলা টংপি ৰোজা পৰা কৈছে কি ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অব ৱেমেন ডি এইচ ই ডাব্লিউ টুৱেনচাং ব্ৰা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম দি চাবোন বনাবলৈ ট্ৰেইনিংটো স্কুল ছাৰি দিয়া ছোকৰীখন অমৰ 18 বা 25 চাল মাজতে থাকি অকান কাৰণে কণ্ডাক্ট কৰিবলৈ আছে। তাৰ পৰা কৈছে কি ট্ৰেইনিং প্ৰগ্ৰামটো টুৱেনচাং ডিষ্ট্ৰিক্ট দি পাৰ্মানেণ্ট ৰেজিডেণ্ট কাৰণে ৰাখিবলৈ আছে। এইটো কাৰণে ডি চি বা ইচ্ছা থাকি অকান লগতে ডি এইচ ই ডাব্লিউ অফিচ দি অফিচ থাকিয়া সময় ফৰ্ম উঠাবলৈ আৰু এইটো মহিনা 26 তাৰিখে আগতে জমা কৰি দিবলৈ জনাই দিছে। ইউনিয়ন মিনিষ্টাৰ অব কনজিউমাৰ এফেয়াৰ্ছ ফুড আৰু পাব্লিক ডিষ্ট্ৰিবিউচন প্ৰহ্লাদ যোশী ৰা 60 ফেয়াৰ প্ৰাইচ দোকান খাণ্ডো জান ভূষণ কেন্দ্ৰাস্তি একটা পাইলট প্ৰগ্ৰাম দি আজি নাইটলি দি বদলি কৰি দিয়াটো চুৰু কৰি দিছে। মানুহখন জমা কৰি থকা লগতে কথা কৰি যোশী ৰা কৈছে যে জান ভূষণ কেন্দ্ৰাছ পৰা ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ্ছ লগতে তাইখন কামাই দি উঠাই দিওঁ বুলি মতক দিব। মেডিষ্ট্ৰি বা দুচৰ পাঁচটা প্ৰগ্ৰামছ দি মীৰা ৰাছন এপ কোৱালিটি মেনেজমেণ্ট ছিষ্টেম কোৱালিটি মেনুৱেল হেণ্ডবুক কণ্ট্ৰেক্ট মেনুৱেল অব ফুড কৰ্পৰেচন অব ইণ্ডিয়া আৰু এন এ বি এল একিডিটেশ্যন অব লেবছ মিলাই কিনে লাগু কৰি দিছে। যোশী বা কৈছে কি এইটো ইনিচিয়েটিভ বা ছিষ্টেম দি খোলা আৰু চাফাটো উঠাই দিবলৈ আছে। ডিপাৰ্টমেণ্ট অব ফুড আৰু পাব্লিক ডিষ্ট্ৰিবিউচন বা মেমৰাণ্ডম অফ আণ্ডাৰষ্টেণ্ডিংটো স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অব ইণ্ডিয়াৰ লগত চহী কৰি কিনে ফেয়াৰ প্ৰাইচ শ্বপছ ডিলাৰ্ছ কাৰণে ক্ৰেডিটটো আছান বা দিবলৈ আছে। আৰু আৰ এম এল হস্পিটেলৰ ৰেচিডেণ্ট ডক্টৰ এছ'চিয়েচন আৰ ডি এৰ পৰা তাইখন লগাৰ ধাৰণাটো ৱাপাছ হাতাই লৈছে। ডক্টৰছ পৰা ধাৰণা কৰি কিনে হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ লগতে ছিকিউৰিটি দিবলৈ আৰু কলকাতা দি একটা ডক্টৰ লগতে ৰেপ কৰি কিনে পৰাই দিয়া লগা ভিক্টিম লগতে জল্দি ন্যায় দিবলৈ মাগিছে। আৰ ডি এৰ পৰা কৈছে কি তাইখন পৰা মাঙিয়া চব দপুঞ্জাই দিবলৈ চৰকাৰ বা মানি লোৱা কাৰণে এইটো হাতাই লবলৈ ফেচলা বনাইছে। দুচৰ মেডিকেল কলেজেছ আৰু হস্পিটেলছ লগাৰ ৰেচিডেণ্ট ডক্টৰ এছ'চিয়েচন পৰা বি তাইখন লগাৰ ধাৰণাটো ৱাপাছ হাতাই দিব কহিমা ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা ইমাৰ্জেঞ্চি মিটিং ৰাখি কেনে কহিমা নিচিডি চিটছু জেপচা চামনিডি এন এইচ 2019 মাটি কিৰি থাকিয়াৰ লগতে চামনা কৰিবলৈ আছে। জম্মু কাশ্মীৰৰ ডেপুটি কমিশনাৰ পুলন জনপ্ৰা চাফা ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ চাফা ইলেকটৰেল ৰোল ৰাখিবলৈ দৰকাৰ জনাই দিছে। নতুন ডেপুটি কমিশনাৰ ৱোখা বিনীত কুমাৰ ৰা ডিষ্ট্ৰিক্ট ভাল কৰি দিবৰ কাৰণে হেড অব অফিচেছ ৰা মিল মিলাপ দিবলৈ অনুৰোধ কৰিছে আৰু চেণ্টাৰ ৰা ইউ পি এছ চিৰ লগতে বিউৰোক্ৰেচিটি দুচৰা ডিপাৰ্টমেণ্ট ৰা আলাক ডিপাৰ্টমেণ্ট লগা কাম দি গুচাই দিবলৈ লগত জৰুৰী এডভাৰটাইজমেণ্ট কৰিয়াটো কেঞ্চেল কৰি দিবলৈ কৈছে। আৰু আজি ৰাতি লগা নাকামিজ খবৰ ইমানটি শেষ কৰি আছে। আপুনি কাৰণে ভাল ৰাতি হবি।